এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। দেশৰ বিভিন্ন খণ্ডত শেহতীয়া বিকাশে নতুন চিন্তাৰ উদ্ভাৱন আৰু যুৱশক্তিক উদ্ভাসিত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰিছে। তেওঁ এই ক্ষেত্ৰত হায়দৰাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন MRO ব্যৱস্থা, ভাৰতীয় নৌসেনাত INS মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাইৰুটৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দৰে বিষয়সমূহৰ উদাহৰণ দাঙি ধৰে। শ্ৰীমোদীয়ে কৃষিখণ্ডত লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যত আলোকপাত কৰি কয় যে খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণ 35,70,00,000 টনলৈ বৃদ্ধি কৰি ভাৰতে অভিলেখ সৃষ্টি কৰিছে। মাত্ৰ কেইদিনমানৰ পূৰ্বে ভাৰতে কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজক দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া ক্ষেত্ৰতো দেশখনে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে।
খেলৰ কি দুনিয়া মে ভি ভাৰত কা পৰচম লহৰাযা হে। কুছ দিন পহলে হি ভাৰত কো কমনৱেলথ খেলো কি মেজবানী কা ভি এলান হুৱা। ইয়ে উপলব্ধিয়া দেশ কি হে, দেশবাসীয় কি হে, আৰু মন কি বাত দেশ কে লোগো কি এসি উপলব্ধিয় কো লোগো কে সামূহিক প্ৰয়াসো কো জন সামান্য কে সামনে লানে কা এক বেহতৰীন মঞ্চ হে। সাথিয়ো, অগর মন মে লগন হো, সামূহিক শক্তি পর, টিম কি তরহ কাম করনে পর বিশ্বাস হো, গিরকর ফির সে উঠ খড়ে হোনে কা সাহস হো, তো কঠিন সে কঠিন কাম মে ভি সফলতা সুনিশ্চিত হো জাতি হে।
ভাৰতীয় নৌসেনাত INS মাহেৰ অন্তৰ্ভুক্তিক লৈ শ্ৰীমোদীয়ে কয় যে ভাৰতৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষা শক্তিশালী কৰি তোলাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। শ্ৰীমোদীয়ে লগতে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোই আয়োজন কৰা অনন্য দ্ৰোণ প্ৰতিযোগিতাৰ কথা উল্লেখ কৰি কয়, এই প্ৰতিযোগিতাত বহুসংখ্যক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে আৰু এই যুৱচামৰ সমৰ্পণৰ মনোভাৱেই হৈছে বিকশিত ভাৰতৰ উল্লেখনীয় শক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠানক দেশৰ জনসাধাৰণৰ সফলতাসমূহ উদযাপন কৰা আৰু ভিন ভিন লোকৰ বিভিন্ন ক্ষেত্ৰত সফলতা তথা প্ৰচেষ্টাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ এখন আকৰ্ষণীয় মঞ্চ বুলি মত ব্যক্ত কৰে। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ পূৰ্বে আজি সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 36টা ৰাজনৈতিক দলৰ 50জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিৱেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদৰ শীতকালীন অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এইবাৰৰ অধিৱেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে। 19 ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত 15খন বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ছয় জনগোষ্ঠীৰ জনজাতিৰ সন্দৰ্ভত মন্ত্ৰীগোটে কালি প্ৰতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দল সংগঠন প্ৰতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পল্টন বজাৰত থকা জনজাতীয় জিৰণিচোৰাত প্ৰতিবেদন দাহ কৰি ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই জনজাতীয় লোকসকলক অধিক বঞ্চিত কৰিব। সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি থকা তথা জনবহুল জনগোষ্ঠীসমূহক উপত্যকা জনজাতি হিচাপে স্বীকৃতি দি মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন কোনো পৰিস্থিতিতে মানি লোৱা নহ'ব বুলি তেওঁ মত ব্যক্ত কৰে। জনজাতীয় নেতাগৰাকীয়ে এসপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰী পৰ্যায়ত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। এনে আলোচনা অনুষ্ঠিত নকৰিলে অধিক আন্দোলনৰ হুংকাৰ দি খাকলাৰীয়ে কয় যে কাইলৈ সমগ্ৰ অসমতে ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সমগ্ৰ অসমতে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰা হ'ব। হোজাই জিলাত বিগত কিছুদিন ধৰি সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত সন্ধিয়া 5 বজাৰ পৰা পুৱা 8 বজালৈ ডাম্পাৰৰদৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ই ৰিক্সা চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পৰিৱেশন বিষয়াই জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ বাহনৰ গতি ঘণ্টাত 40 কিলোমিটাৰ আৰু লঘু বাহনৰ গতিবেগ ঘণ্টাত 60 কিলোমিটাৰলৈ সীমাবদ্ধ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।